Ea, άκαχ μπανή. এতিয়াৰ বাতৰিৰ সৈতে ইয়া মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰদান কৰা অনাৰেৰী অৰ্ডাৰ অৱ ফ্ৰীডম অৱ বাৰবাডোজ পুৰস্কাৰৰ বাবে দেশখনৰ চৰকাৰ আৰু জনসাধাৰণলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ চৰকাৰখন 2027 চনৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে 26/11 মুম্বাই আক্ৰমণৰ ঘটনাৰ অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতক প্ৰত্যৰ্পণৰ ব্যৱস্থা বন্ধ কৰাৰ বাবে জনোৱা আবেদন অগ্ৰাহ্য কৰিছে। ছিৰিয়াৰ লাটাকিয়া প্ৰদেশত আজি দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাছাৰ অল আছাদৰ অনুগত বন্দুকধাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ সংঘৰ্ষত 70 লোক নিহত হয় আৰু ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আজি কেৰালা ব্লাষ্টাৰ্ছ মুম্বাই চিটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰদান কৰা অনাৰেৰী অৰ্ডাৰ অৱ ফ্ৰীডম অৱ বাৰবাডোজ পুৰস্কাৰৰ বাবে দেশখনৰ চৰকাৰ আৰু জনসাধাৰণলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে তেওঁ লাভ কৰা এই পুৰস্কাৰটো 140 কোটি ভাৰতীয় নাগৰিকৰ প্ৰতি আৰু ভাৰত আৰু বাৰবাডোজৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ নামত উৎসৰ্গা কৰে। উল্লেখযোগ্য যে কোভিড-19 মহামাৰীৰ সময়ত দিয়া সুদক্ষ নেতৃত্ব আৰু গোলকীয় সহযোগিতাৰ বাবে শ্ৰীমোদীক এই সন্মানীয় পুৰস্কাৰ প্ৰদান কৰা হৈছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বাৰবাডোছৰ ব্ৰিজটাউনত আয়োজিত এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ হৈ এই সন্মান গ্ৰহণ কৰে। শ্ৰীমাৰ্ঘেৰিটাই প্ৰধানমন্ত্ৰীৰ হৈ এই সন্মান গ্ৰহণ কৰিব পৰাটো তেওঁৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া চুৰাটত চুৰাট খাদ্য সুৰক্ষা পৰ্যাপ্ততা অভিযান মুকলি কৰিব। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰূপায়ণ কৰিবলগীয়া এই অভিযানৰ জৰিয়তে 230,000 হিতাধিকাৰী উপকৃত হ'ব। উল্লেখযোগ্য যে অন্ত্যোদয়া কল্যাণ আঁচনি সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিশ্ৰুতি অনুসৰি গুজৰাট চৰকাৰে আন বিভিন্ন আঁচনিয়ে সামৰি লোৱা পিছপৰা পৰিয়ালসমূহকো প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰীয়ে আজিৰে পৰা তেওঁৰ দুদিনীয়া ভ্ৰমণকালত গুজৰাট আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দাদ্ৰা নগৰ হাভেলী তথা দমন আৰু দিউত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে কাইলৈ আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে নৱছাৰীত লাখপতি দিদি সন্মিলনত ভাগ লৈ 25,000 অধিক আত্মসহায়ক গোটৰ 250,000 মহিলালৈ 450 কোটি অধিক পৰিমাণৰ ধন বিতৰণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তামিল ভাষাকে ধৰি আঞ্চলিক ভাষাসমূহৰ প্ৰসাৰৰ হকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰখনে প্ৰকাশ কৰি অহা দায়বদ্ধতাৰ বিষয়ে পুনৰ উল্লেখ কৰিছে। থক্কোলামত আজি কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী CISFৰ 56 প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে চিকিৎসা সেৱাৰ পাঠ্যক্ৰমত তামিল ভাষাৰ অন্তৰ্ভুক্তিৰ বাবে দুবছৰ ধৰি দাবী উত্থাপিত হৈ অহা সত্বেও এই ব্যৱস্থা আৰম্ভ নকৰাৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক সমালোচনা কৰে। শ্ৰীমোদী নেতৃত্বাধীন চৰকাৰখনে 2027 চনৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাষ্ট্ৰৰ উন্নয়নৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হৈ অহা CISF দেশৰ জনসাধাৰণক সুৰক্ষা প্ৰদানৰ বাবে সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ সংস্থা হিচাপে পৰিগণিত হৈছে। একে সময়তে তামিলনাডুৱে দেশৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে চৰকাৰে ৰাজাদিত্য চোলানৰ গৌৰৱগাথাক স্বীকৃতি দিয়াৰ লগতে CISFৰ আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰটোক তেওঁৰ নামেৰে নামকৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে 2019 পৰাই CISFৰ প্ৰতিষ্ঠা দিৱস দেশৰ বিভিন্ন স্থানত উদযাপন কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি শ্ৰীশ্বাহে আজিৰ অনুষ্ঠানত 22 সাহসী সৈনিকক পদক প্ৰদান কৰিবলৈ সুযোগ পোৱাটো তেওঁৰ বাবে সন্মানজনক বুলি মত প্ৰকাশ কৰে। CISFৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা উপকূলীয় চাইক্লথনৰ জৰিয়তে দেশৰ সুৰক্ষাৰ বাবে প্ৰতিষ্ঠানটোৱে আগবঢ়াই অহা সেৱা সন্দৰ্ভত গ্ৰামাঞ্চলত বাস কৰি অহা লোকসকলক সজাগ কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। দেশৰ বিভিন্ন স্থানত ৰেল ষ্টেচন, মেট্ৰ' ষ্টেচন, বিমানবন্দৰ আদিৰ জৰিয়তে যাত্ৰা কৰা বিভিন্ন শ্ৰেণীৰ 1 কোটি যাত্ৰীক CISFৰ জোৱানসকলে সুৰক্ষা প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ 250 বন্দৰক CISFৰ সুৰক্ষা ব্যৱস্থাৰ অধীনত সামৰি লোৱা হ'ব আৰু এনে বন্দৰসমূহত যাত্ৰীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মান অৱলম্বন কৰা হ'ব। CISFৰ মহিলা কৰ্মীসকলক 124 বেৰেক প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়াৰ লগতে তেওঁ কয় যে প্ৰতিষ্ঠানটোৰ জোৱানসকলৰ স্বাস্থ্যৰ প্ৰতিও চৰকাৰে দৃষ্টি নিক্ষেপ কৰিছে। আজিৰ এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানেও অংশগ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে 26/11 মুম্বাই আক্ৰমণৰ ঘটনাৰ অভিযুক্ত তাহাৱুৰ ৰাণাক ভাৰতক প্ৰত্যৰ্পণৰ ব্যৱস্থা বন্ধ কৰাৰ বাবে জনোৱা আবেদন অগ্ৰাহ্য কৰিছে। পাকিস্তানী মূলোদ্ভৱ কানাডাৰ নাগৰিক তাহাৱুৰ ৰাণাই তেওঁক ভাৰতক প্ৰত্যৰ্পণ কৰাৰ বিষয়টোত স্থগিতাদেশ বিচাৰি আবেদন দাখিল কৰিছিল। তেওঁৰ প্ৰত্যৰ্পণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন আৰু নিৰ্যাতনৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ সন্মিলনৰ সিদ্ধান্ত উলংঘা কৰিব বুলি অভিযুক্ত তাহাৱুৰে নিজৰ আবেদনত উল্লেখ কৰিছিল। অভিযুক্ত লোকজনে কেইবাটাও জটিল ৰোগত আক্ৰান্ত হৈ থকা বুলিও এই সন্দৰ্ভত যুক্তি দৰ্শাইছিল। এনে সকলো ধৰণৰ আপত্তি অগ্ৰাহ্য কৰি দেশখনৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যোৱা মাহত তাহাৱুৰ ৰাণাৰ ভাৰতলৈ প্ৰত্যৰ্পণৰ নিৰ্দেশটোত অনুমোদন জনায়। উল্লেখযোগ্য যে পাকিস্তানৰ পৰা কাৰ্যকলাপ চলাই থকা লস্কৰ ই তৈবা নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে 2008 চনত মুম্বাইত সংঘটিত কৰা আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত বুলি ভাৰতে এই সন্ত্ৰাসবাদীটোক অভিযুক্ত কৰাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতেও লস্কৰ ই তৈবাক সহায় কৰা বুলি তাহাৱুৰ ৰাণাক ইতিমধ্যে দোষী সাব্যস্ত কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰিৰ সৈতে এয়া পৰিস্মিতা দিহিঙীয়া।
জনঔষধি দিৱসে এখন স্বাস্থ্যকৰ ভাৰতৰ লক্ষ্য নিশ্চিত কৰাৰ উদ্দেশ্যে জনসাধাৰণক উৎকৃষ্টমানৰ সুলভ ঔষধ প্ৰদানৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত আজি এই কথা উল্লেখ কৰি দেশৰ প্ৰতিটো প্ৰান্তত কেনেদৰে গুণগত মানৰ ঔষধ লাভ কৰিব পৰা গৈছে, কেনেদৰে সুলভ মূল্যৰ ঔষধে পৰিয়ালসমূহক ধন ৰাহি কৰাত সহায় কৰিছে আৰু কেনেদৰে ভাৰতৰ জনঔষধি আৰ্হিয়ে বৰ্তমান সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰিছে সেই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে দেশত বৰ্তমান হৃদৰোগৰ চিকিৎসা পূৰ্বৰ তুলনাত সুলভ হৈ পৰিছে আৰু আঁঠুৰ সংৰোপণৰ ক্ষেত্ৰতো চিকিৎসা ব্যয় হ্ৰাস পাইছে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যসূচীয়ে বিক্ক ৰোগীসকলক যথেষ্ট সকাহ প্ৰদান কৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে লগতে কয় যে জনঔষধি সুবিধা চেনিটেৰী নেপকিনছ এতিয়া কেৱল এটকাত লাভ কৰিব পাৰি আৰু ইয়াৰ ফলত মাহেকীয়াৰ সময়ত পৰিচ্ছন্নতা বজাই ৰখাত সহায় হৈছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই জনঔষধি দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে অচ্ছি ভি স্বাস্থি ভি মন্ত্ৰৰে প্ৰধানমন্ত্ৰী জনঔষধি যোজনাই সকলো লোককে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত যুগান্তকাৰী ভূমিকা পালন কৰিছে। তেওঁ কয় যে সমগ্ৰ দেশতে 15,000ৰো অধিক জনঔষধি কেন্দ্ৰই দৈনিক 1 নিযুত লোকক সেৱা আগবঢ়াই আহিছে। এই যোজনাৰ বিভিন্ন দিশত আলোকপাত কৰি শ্ৰীনাড্ডাই কয় যে এই পদক্ষেপৰ জৰিয়তে কেৱল সুলভ মূল্যৰ ঔষধ প্ৰদান কৰাই নহয় বৰঞ্চ প্ৰতিগৰাকী নাগৰিকে প্ৰয়োজনীয় চিকিৎসা লাভ কৰাটো নিশ্চিত কৰা হৈছে। তেওঁ সকলোকে এখন সুন্দৰ সুস্থ ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতিবদ্ধতাক উদযাপন কৰিবলৈ আহ্বান জনায়। ছিৰিয়াৰ লাটাকিয়া প্ৰদেশত আজি দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাছাৰ অল আছাদৰ অনুগত বন্দুকধাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষত 16 জন নিৰাপত্তাৰক্ষীকে ধৰি 70 জনৰো অধিক লোক নিহত হয়। দেশখনত বাছাৰ অল আছাদৰ অনুগামীসকলক উৎখাত কৰাৰ বাবে নিৰাপত্তা বাহিনীয়ে লাটাকিয়া প্ৰদেশৰ জাবলে নগৰত চলোৱা অভিযানৰ সময়তে এই সংঘৰ্ষৰ সূত্ৰপাত হয়। আছাদ এৰাৰ এজন কমাণ্ডাৰে নিৰাপত্তা বাহিনীৰ লোকক আক্ৰমণ কৰাৰ পাছতে নিৰাপত্তা বাহিনীয়ে জাবলেত হেলিকপ্টাৰেৰে আক্ৰমণ চলায়। 2024 চনৰ ডিচেম্বৰত বাছাৰ অল আছাদৰ শাসনৰ অন্ত পৰাৰ ফলত দেশখনত চলি থকা অশান্ত পৰিস্থিতিৰ মাজতে এই সংঘৰ্ষৰ সৃষ্টি হয়। কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আজি ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত কেৰালা ব্লাষ্টাৰ্ছ মুম্বাই চিটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ এখন খেলত কালি পাঞ্জাব ফুটবল ক্লাবে হায়দৰাবাদ ফুটবল ক্লাবক 3-1 গ'লত পৰাস্ত কৰে। হায়দৰাবাদৰ GMC বালায়োগী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত পাঞ্জাবৰ ছাজি অজি, ছামি ছিংগামায়ুম আৰু লুকা মাছেনে এটাকৈ গ'ল দিয়ে। খেলখনত ছামি ছিংগামায়ুম ISL ইতিহাসৰ সৰ্বকনিষ্ঠ গোলদাতা হিচাপে পৰিগণিত হয়। মহিলা প্ৰিমিয়াৰ লীগৰ এখন খেলত আজি লক্ষ্ণৌত গুজৰাট টাইটেন্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰদান কৰা অনাৰেৰী অৰ্ডাৰ অব ফ্ৰীডম অব বাৰবাডোছ পুৰস্কাৰৰ বাবে দেশখনৰ চৰকাৰ আৰু জনসাধাৰণলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰখন 2027 চনৰ ভিতৰত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে 26/11 মুম্বাই আক্ৰমণৰ ঘটনাৰ অভিযুক্ত তাহাৱুৰ ৰাণাক ভাৰতক প্ৰত্যৰ্পণৰ ব্যৱস্থা বন্ধ কৰাৰ বাবে জনোৱা আবেদন অগ্ৰাহ্য কৰিছে আৰু ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত আজি কেৰালা ব্লাষ্টাৰ্ছ মুম্বাই চিটিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।